নমস্কাৰ, এই আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, পশ্চিম কাৰ্বি আংলঙৰ খেৰনীত সংঘটিত ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন জৰুৰী বৈঠক, যোৰহাটৰ আই চি প্ৰিছা বৰাই ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ পৰা ৰাষ্ট্ৰীয় বীৰবাল পুৰস্কাৰ গ্ৰহণ, মুখ্যমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়াকৈ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা, ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ অংশগ্ৰহণ আৰু অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিনা কবি গীতিকাৰ কেশৱ মহন্তলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি। পশ্চিম কাৰ্বি আংলঙৰ খেৰনীত সংঘটিত ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন জৰুৰী বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিয়ে ভাগ লৈছে। বৈঠকখনত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, অসম আৰক্ষীৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও অংশ লৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বীৰ বাল দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰে। চলিত বৰ্ষত 18খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উল্লেখিত সাফল্য প্ৰদৰ্শন কৰা 20গৰাকী শিশুক এই পুৰস্কাৰ প্ৰদান কৰা হয়। অসমৰ যোৰহাটৰ আই চি পি বৰাই বাল পুৰস্কাৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰাপক আই চি প্ৰিছা বৰাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে অভিনন্দন জ্ঞাপন কৰে। আই চিয়ে প্ৰাকৃতিক কৃষি আৰু আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰা প্ৰকল্প ৰূপায়ণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ বাৰ্তাটোত কয় যে নিচেই কম বয়সৰ পৰাই বহনক্ষম পদ্ধতিৰ প্ৰসাৰৰ বাবে আই চিৰ প্ৰচেষ্টা প্ৰশংসনীয় আৰু এই প্ৰচেষ্টাই আমাৰ যুৱক যুৱতীসকলক দৈনন্দিন বহনক্ষম পদ্ধতি গ্ৰহণ কৰিব উৎসাহিত কৰিব। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানটোত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই বঁটাই বঁটা প্ৰাপকসকলক উৎসাহিত কৰাৰ লগতে সমগ্ৰ দেশৰ শিশুসকলক অনুপ্ৰাণিত কৰে। বঁটাপ্ৰাপ্ত শিশুসকলে সাহসিকতা, কলা আৰু সংস্কৃতি, পৰিৱেশ, উদ্ভাৱন আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন খণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বীৰ বাল দিৱস পালন কৰা হয়। হোজাই জিলাৰ লংকাত বাছ আস্থানৰ সমীপত হোজাই জিলা বিজেপিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বীৰ বাল দিৱস অনুষ্ঠিত হয়। লংকাতো বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বীৰ বাল দিৱস অনুষ্ঠিত হয়। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আজি প্ৰেছ ক্লাবৰ প্ৰাংগণত প্ৰথমখন মহিলা সাংবাদিক সন্মিলন অনুষ্ঠিত হৈ যায়। বহুসংখ্যক মহিলা সাংবাদিকৰ উপস্থিতিত প্ৰেছ ক্লাব অব ইণ্ডিয়াৰ নৱনিৰ্বাচিত সভাপতি সংগীতা বৰুৱা পিছাৰৌটিয়ে এই সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী ভাষণ প্ৰদান কৰি সভাপতি পিছাৰৌটিয়ে কয় যে সাংবাদিক হৈছে সাংবাদিকৰ লগত লাগি থকা পেছা। সাংবাদিকৰ প্ৰধান কৰ্তব্য হৈছে ভয় আৰু শংকাবিহীনভাৱে সাধাৰণ মানুহৰ হকে প্ৰশ্নৰ উত্থাপন কৰা।
যিটো প্ৰশ্ন জবাব নাই, সেই প্ৰশ্নটোহে আমাৰ কাৰণে ষ্টৰী। যিটো প্ৰশ্নৰ জবাব দিব পৰা নাই, লাষ্টত এইটোৱে কম যে ইলেকশ্যন আহিছে, এতিয়া আমি মানুহৰ কথা পাতিব লাগে। মানুহৰ প্ৰশ্নটোৰ পৰা আমি দূৰলৈ যাব নালাগে, কাৰণ আজিকালি বহুত ছচিয়েল মিডিয়া আহিছে, ইউটিউবাৰবোৰ লগাই পেলাই পাব্লিক ৰিলেশ্যনো কৰিব লাগিছে। এইটো অল অভাৰ ইণ্ডিয়াত চলিছে আৰু এতিয়া অসমলৈও অহা মই দেখিছো কিছু কিছু ক্ষেত্ৰত, আৰু এইবোৰ হ'ব। ইউটিউবাৰ আৰু জাৰ্নেলিষ্টৰ মাজত এটাই ডিফাৰেঞ্চ, সেইটো হৈছে যে জাৰ্নেলিষ্টে এথিক্স অফ জাৰ্নেলিজম মেইনটেইন কৰি চলে, ইউটিউবাৰে কাৰোবাৰ স্থিতি বা কাৰোবাৰ পাৰ্চনেলিটি ভালকে কোটিং এটা দি পেলাই এছিয়ান পেইণ্ট লগোৱাটোহে তেওঁলোকৰ কাম। কিন্তু আমাৰ কাম সেইটো নহয়, আমাৰ কাম হৈছে মানুহৰ কথাখিনি কেনেকৈ উলিয়াই আনিব পাৰিছো।
এই অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট সাংবাদিক উপস্থিত থাকে। উল্লেখযোগ্য যে উদ্বোধনী অনুষ্ঠানৰ পাছতে মোৰ জীৱন মোৰ কাহিনী, মই আৰু মোৰ সাংবাদিকতা আৰু কৰ্মক্ষেত্ৰত মহিলা সাংবাদিকৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক তিনিখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত বহুকেইগৰাকী মহিলা সাংবাদিকে নিজৰ মনোভাৱ প্ৰকাশ কৰাৰ সুযোগ পায়। আজি অনুষ্ঠিত এই অনুষ্ঠানত অসম চৰকাৰৰ পৰা যুৱ লেখকৰ বঁটাৰে সন্মানিত হোৱা সাংবাদিকসকলক গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনাও জ্ঞাপন কৰা হয়। শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আজি নহোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মানৱেন্দ্ৰ দত্ত চৌধুৰীৰ উপস্থিতিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ হৈ ডঃ প্ৰাঞ্জল মৰাঙে এই চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে দুয়োখন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে যৌথ গৱেষণা, অধ্যাপক অধ্যাপিকাসকলৰ মাজত শিক্ষণৰ বিনিময় আৰু উদ্ভাৱনীমূলক শিক্ষণৰ সুযোগ আৰু সুবিধা প্ৰদান কৰা। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আজি দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে অংশগ্ৰহণ কৰিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে কেইবাগৰাকীও মন্ত্ৰী তথা ভালেমান নেতাকৰ্মীয়ে বিপুল সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নিৰ্বাচন প্ৰবন্ধন সমিতিখন কালি গঠন কৰা হয়। সাংসদ প্ৰদান বৰুৱাক এই সমিতিৰ আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজদীপ ৰয় আৰু অনুপ বৰ্মনক সহ আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই সমিতিখন ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই 35 জনীয়া এই নিৰ্বাচন প্ৰবন্ধন সমিতিখনত অনুমোদন জনায়। অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পৰহিৰে পৰা অনুষ্ঠিত গ্ৰন্থমেলাত আজি অসম প্ৰকাশন পৰিষদে ছপা কৰি উলিওৱা কেশৱ মহন্তৰ ৰচনাৱলী নামৰ পুথিখন উন্মোচন কৰা হয়। বিশিষ্ট অভিধান প্ৰণেতা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰীয়ে কয় যে কেশৱ মহন্তৰ গীত আৰু কবিতাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি নিৰন্তৰ সাধনাৰে এই দিশত নতুন মাত্ৰা প্ৰদান কৰিছিল। মানুহৰ জীৱন সংগ্ৰাম, অসমৰ মাটি প্ৰকৃতিৰ কথাৰে সমৃদ্ধ হোৱা কেশৱ মহন্তৰ সৃষ্টি সত্তাৰ বিষয়ে উল্লেখ কৰি কেশৱ মহন্ত ৰচনাৱলী সম্পাদনা কৰাটো এক মনোৰম অভিজ্ঞতা বুলি শ্ৰী চলিহাই উল্লেখ কৰে। ৰচনাৱলীৰ এই প্ৰথম খণ্ডত কেশৱ মহন্তৰ গীত, কবিতা আৰু 12খন সংগীতালেখ্য সন্নিৱিষ্ট কৰা হৈছিল। সাহিত্য সমালোচক তথা নগাঁৱৰ নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক অৰিন্দম বৰকটকীৰ সঞ্চালনাত কবি গীতিকাৰ কেশৱ মহন্তৰ গীত মাধুৰ্য শীৰ্ষক আলোচনা অনুষ্ঠিত হৈ যায়। এই আলোচনাত কবি সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ এম কামালুদ্দিন আহমেদ আৰু লেখক সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ প্ৰাঞ্জল শৰ্মা বশিষ্ঠই অতিথি আলোচক হিচাপে অনুষ্ঠানত অংশ লয়। শিৱসাগৰ জিলাৰ ক্ৰীড়া আৰু সামাজিক অনুষ্ঠান গ্ৰীফনৰ উদ্যোগত আৰু জিলা ক্ৰীড়া সন্থাৰ সহযোগত দৰবাৰ খেলপথাৰত কালিৰে পৰা পূব মণ্ডল দিবানৈশ মহিলা ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাত পশ্চিমবংগ, ত্ৰিপুৰাকে ধৰি মুঠ 9টা দলে অংশগ্ৰহণ কৰিছে। জিলা আয়ুক্ত পবিত্ৰ কুমাৰ দাসে এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰি এইদৰে কয়।
আমি মহিলা ক্ৰিকেটৰ প্ৰসাৰৰ লগতে শিৱসাগৰৰ পৰা অসমৰ মহিলা ক্ৰিকেট প্ৰতিভাৰ আৱিষ্কাৰ, উন্মেষ, কৰ্ষণ এইবিলাকৰ লগতে আমি যাতে নাৰী সবলীকৰণ, লিংগ সমতা আৰু সম অধিকাৰ আৰু সম সুযোগ প্ৰদান আমি ছোৱালীসকলক, কন্যা সন্তানসকলক দিব পাৰোঁ তাৰ কাৰণে এক প্ৰয়াস কৰিছোঁ। এয়া তৃতীয় সংখ্যকবাৰৰ বাবে আয়োজন কৰিছোঁ। লাহে লাহে আমাৰ এই প্ৰতিযোগিতাখনৰ পৰিসৰ আমি বৃদ্ধি কৰি আনিছোঁ।
বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত সংঘটিত ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন জৰুৰী বৈঠক। যোৰহাটৰ আই চি প্ৰিচা বৰাই ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ পৰা ৰাষ্ট্ৰীয় বীৰৱাল পুৰস্কাৰ গ্ৰহণ, মুখ্যমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়াকৈ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা, ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ অংশগ্ৰহণ। আৰু অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিনা কবি গীতিকাৰ কেশৱ মহন্তলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব। নমস্কাৰ।